নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। ৰাজ্যৰ দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গোপালকসকললৈ ৰাজসাহায্য প্ৰদানৰ কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু সমবায় মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে। একেদৰে আজি পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত দুগ্ধ সমবায় সমিতিখনৰ সম্প্ৰসাৰণৰ ভূমিপূজন কৰা হয়। উল্লেখযোগ্য যে দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গোপালকসকললৈ ৰাজসাহায্য প্ৰদানৰ এই আঁচনিৰ প্ৰথম পৰ্যায়ত 542খন দুগ্ধ সমবায় সমিতি আৰু 19,030গৰাকী দুগ্ধ উৎপাদকক উপকৃত হ'ব। ৰাজ্য চৰকাৰে দুগ্ধখণ্ডৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। অসম দুগ্ধ উন্নয়ন পৰিকল্পনাৰ অধীনত দৈনিক 10 লাখ লিটাৰ গাখীৰৰ প্ৰসংস্কৰণৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ যৌথ অংশীদাৰিত্বত NEDFL নামৰ এটা কোম্পানীৰ পঞ্জীয়ন কৰা হৈছে। যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰতিদিনে 1 লাখ লিটাৰ আৰু ধেমাজিত প্ৰতিদিনে 50,000 লিটাৰ 3টা বৃহৎ গাখীৰ প্ৰসংস্কৰণ প্ৰকল্প স্থাপনৰ বাবে এই প্ৰতিষ্ঠানটোক ভূমি আৰু প্ৰাৰম্ভিক কাম কাজৰ বাবে 3 কোটি টকাৰ আবণ্টন দিয়া হৈছে। তদুপৰি 20 ধন আঁচনিৰ অধীনত 144খন দুগ্ধ সমবায় সমিতিৰ গোপালকক সাহায্য প্ৰদানৰ লগতে স্থানীয়ভাৱে গঠন কৰা 15খন এনে সমিতিক যাৱতীয় সঁজুলি প্ৰদান কৰা হৈছে। জাগিৰোড আৰু গুজৰাটৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত চিপ্ছ উৎপাদন কৰাৰ বাবে টাটা ইলেক্ট্ৰনিক্সে জাৰ্মানী ইঞ্জিনিয়াৰিং কোম্পানী ৰবাৰ্ট বছ GmbHৰ সৈতে চুক্তিবদ্ধ হৈছে। এই সহযোগিতা চুক্তিৰ আধাৰত টাটা ইলেক্ট্ৰনিক্সৰ সৈতে লগ লাগি কোম্পানীটোৱে অসম আৰু গুজৰাটত স্থাপন হ'বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগত পেকেজিং আৰু উৎপাদনৰ উপৰি যন্ত্ৰাংশৰ একত্ৰীকৰণ আৰু পৰীক্ষণ উদ্যোগ স্থাপন কৰিব। টাটা ইলেক্ট্ৰনিক্সৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক ৰণধীৰ ঠাকুৰ আৰু বছ কোম্পানীৰ কাৰ্যবাহী উপাধ্যক্ষ ডিৰ্ক ক্ৰেছে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে জাগিৰোডত টাটাৰ উদ্যোগত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ কাম পূৰ্ণগতিত আগবাঢ়িছে। এয়া হ'ব দেশৰ প্ৰথমটো ঘৰুৱাভাৱে উৎপাদিত গ্ৰীণফিল্ড ছেমিকণ্ডাক্টৰ যন্ত্ৰাংশৰ একত্ৰীকৰণ আৰু পৰীক্ষণ উদ্যোগ। চিৰাং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আজি কাজলগড়স্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এটা কাৰ্যসূচীত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ অংগনবাড়ী কৰ্মীসকলক স্মাৰ্ট মোবাইল ফোন প্ৰদানৰ শুভাৰম্ভ কৰে। জিলাখনৰ মুঠ 1,029গৰাকী অংগনবাড়ী কৰ্মীক স্মাৰ্ট মোবাইল ফোন প্ৰদান কৰা হ'ব। এই অনুষ্ঠানতে চিৰাং জিলাৰ মুঠ 5,131গৰাকী জনজাতীয় লোকক বনাঞ্চলৰ ভূমি অধিকাৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা 4গৰাকী লোকক চিকিৎসা আৰু উচ্চশিক্ষাৰ বাবে 20,000 টকাৰ চেক প্ৰদান কৰা হয়। চিৰাঙৰ পানবাৰীত প্ৰগতিশীল কৃষক পদ্মশ্ৰী সৰ্বেশ্বৰ বসুমতাৰীলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আয়ুষ্মান গোল্ডেন কাৰ্ডো মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে প্ৰদান কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক, BTCৰ কাৰ্যবাহী সদস্য আৰু চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাসহ ভালেসংখ্যক বিষয়া কৰ্মচাৰী আৰু অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে। দক্ষিণ শালমাৰা মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙা অঞ্চলত আজি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ লয়। আমাৰ মানকাছৰৰ সংবাদদাতাই জনোৱা মতে খহনীয়াৰ বাবে 2টা পৰিয়ালৰ নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হয়। এই খহনীয়াই বাংলাদেশ সীমান্ত সংযোগী পথলৈ ভাবুকি কঢ়িয়াই আনিছে এইবুলি জনাইছে আমাৰ মানকাছৰৰ সংবাদদাতাই। মানকাছৰৰ বিধায়ক আমিনুল ইছলামে আজি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জলসম্পদ বিভাগে তৎক্ষণিকভাৱে 2,000 জিঅ'বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায়। কামৰূপ জিলাৰ হাজোত আজি অসম অলিম্পিক সত্তাৰ অনুমোদিত ছটোকাম কাৰাটে ডো অৰ্গেনাইজেশ্যন অসমৰ উদ্যোগত কালাৰ বেল্ট পৰীক্ষা অনুষ্ঠিত হয়। প্ৰায় 150 খেলুৱৈয়ে অংশগ্ৰহণ কৰা বেল্ট পৰীক্ষাত অন্তত উত্তীৰ্ণ খেলুৱৈসকলক বেল্ট প্ৰদান কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:00 বজাত শুনিবলৈ পাব।